এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰি ঘাই ঘাই বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন, সত্ৰসমূহৰ ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল গ্ৰীষ্ম প্ৰবাহৰ কবলত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ 11 বছৰত প্ৰতিদিনে ঘাইপথ নিৰ্মাণৰ হাৰ 34 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি, চৰাইদেউ জিলাৰ সাপেখাতিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অনুমোদন, আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে ইভামণি মহন্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্টি সংস্কৃতি উপভোগ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংকল্পবদ্ধ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে সত্ৰসমূহৰ পবিত্ৰতা ৰক্ষাৰ বাবে চৰকাৰে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। স্থায়ী সত্ৰ আয়োগ গঠন কৰি এই আয়োগক ন্যায়ালয়ৰ সমান ক্ষমতা প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
খটৰা সত্ৰৰ কেইবাটাও লোকৰ অনুৰোধ আছিলে, বিশেষকৈ সত্ৰৰ মণিকূট আৰু নামঘৰ দুয়োটাই সুন্দৰ কৰি আমি নতুনকৈ নিৰ্মাণ কৰি দিম। সত্ৰই আৰু এটা অনুৰোধ কৰিছে যে যদি দৰঙৰ চৰে চাপৰিয়ে 1000 বিঘামান মাটি পোৱা যায়, সত্ৰই খেতি কৰিব পাৰিব, সত্ৰৰ এটা উপাৰ্জনৰ পথ এটা ওলাব। মই DC আৰু বিধায়ক মহোদয়ক অনুৰোধ কৰিছো যে আপোনালোকে চাই দিয়ক, তেনেকুৱা যদি মাটি দৰঙত আছে চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়ালে আমি লগে লগে আৱৰ্তনৰ ব্যৱস্থা কৰিম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবো যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলো তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছো, প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা লম।
ৰাজ্যত শীঘ্ৰে নতুনকৈ 400 চিকিৎসকক নিযুক্তি দিয়া হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয়ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে খটৰা সত্ৰৰ চৌহদত ৰুদ্ৰাক্ষ গছৰ পুলি এটা ৰোপণ কৰে। খটৰা সত্ৰ পৰিদৰ্শন কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পথৰুঘাটৰ শ্বহীদ স্তম্ভত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে কামৰূপ জিলাৰ ডুমনিচকীত মুখ্যমন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দল সংগঠনৰ প্ৰতিনিধিৰ পৰা বিভিন্ন সমস্যা সন্দৰ্ভত বুজ লয়। এই আলোচনাত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু মংগলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ প্ৰায়বোৰ অঞ্চল আজি প্ৰচণ্ড গৰমৰ প্ৰভাৱত পৰিছে। উজনি অসম আৰু উত্তৰ অসমৰো বিভিন্ন অঞ্চলত আজি পাৰস্তম্ভই 38 ডিগ্ৰী চেলচিয়াছ চুইছেগৈ। ইয়াৰ লগতে বতাহত আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমাণ 60% অতিক্ৰম কৰাত জনসাধাৰণে অধিক উষ্ণতাৰ পৰিৱেশত থকা যেন অনুভৱ কৰিছে। অহা দুদিনলৈ ৰাজ্যখনলৈ এনে তীব্ৰ গৰমৰ পৰিৱেশ বৰ্তি থাকিব। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে খন্তেক সময় আগতে বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ গায়ত্ৰী কলিতাৰ সৈতে কথা পাতিছিল।
ডক্টৰ কলিতা, যোৱা দুদিনমান ধৰি গুৱাহাটী আৰু অসমৰ বিভিন্ন অঞ্চলত যি উষ্ণতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৰাইজৰ যথেষ্ট অসুবিধা হৈছে, যে অসহ্য গৰমৰ সন্মুখীন হৈছে, আপোনালোকৰ দৃষ্টিত এইটো কেনেধৰণৰ, এইটো একেবাৰে স্বাভাৱিক পৰিঘটনা নে কিবা অস্বাভাৱিকতা আছে ইয়াত?
অস্বাভাৱিক বুলি মই প্ৰথমে নকওঁ। প্ৰথম কথা হৈছে যোৱা কালি আমি সৰ্বোচ্চ তাপমাত্ৰা পাইছিলো 38 ডিগ্ৰী চেলচিয়াছ যোৰহাটত, আৰু তাৰ লগতে প্ৰায় 6-7টামান জেগাত সৰ্বোচ্চ তাপমাত্ৰা নৰ্মেল, তাৰ যিটো টেম্পাৰেচাৰ মানে ক্লাইমেটলজিকেলি যিটো হয় তাতকৈ যথেষ্ট বেছি আছিল, প্ৰায় 5-7 ডিগ্ৰী বেছি আছিলে যোৰহাট, আৰু লগতে ডিব্ৰুগড়, নৰ্থ লখিমপুৰ আছিলে, যোৰহাট আছিলে, পাছিঘাট আছিলে, মাজবাট আছিলে, তেজপুৰ আছিলে, ৰঙিয়া আছিলে, চাপৰমুখ আছিলে, এইবোৰ ঠাইত আমি সৰ্বোচ্চ টেম্পাৰেচাৰটো নৰ্মেলতকৈ 5-7 7 ডিগ্রী বেশি আসলে কিন্তু এটা সেম টাইম কোনো এটা স্টেশনের পর আমরা 40 ডিগ্রী টাচ করা নাই
মানে আপনাদের যে গ্রীষ্ম প্রবাহ বা হিট ওয়েভ কন্ডিশন বলি কয় সেই অবস্থাতে 40 ডিগ্রী সেন্টিগ্রেড পাব লাগিব নয় না
আইএমডির ক্রাইটেরিয়া মতে গ্রীষ্ম প্রবাহ দিবলে হলে প্লেইন রিজনের কারণে মিনিমাম টেম্পারেচারটো 40 ডিগ্রী হব লাগিব দ্বিতীয় ক্রাইটেরিয়াটো হইছে যেটো সর্বোচ্চ তাপমাত্রা পাও আমি সেই সর্বোচ্চ তাপমাত্রাটো ক্লাইমেটোলজিক্যাল ভ্যালুটকে 4-6 ডিগ্রী বেশি হব লাগিব আর সেই কন্ডিশনটো দুদিন হব লাগিব কন্টিনিউয়াসলি সেই ঠাইখনত তেতিয়া আমি সেকেন্ড দিনাখন হিট প্রবাহ গ্রীষ্ম প্রবাহ ইস্যু করো
সাধারণ লোক এজনের প্রশ্ন হয়েছে আমার যেটা অসহ্যকর পরিস্থিতির সৃষ্টি হয়েছে আমার ইয়াতে যেটা আর্দ্রতার কারণে হিউমিডিটির কারণে এটা অসহ্যকর পরিস্থিতিটো বেশি অনুভব হয়েছে
হয় 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 সেইটো একচুয়ালি আমার কথা সর্বোচ্চ যেটো তাপমাত্রা আমি নর্মেলতকে 5-7 ডিগ্রী বেশি পাইছো বহু কেইখন ঠাইত লগতে যেটো আমার হিউমিডিটি যেটো আর্দ্রতা রিলেটিভ হিউমিডিটি সেইটো আমি প্রায় সকলো ঠাইতে রাতেপা 8:30 বজাত বেলি যেটো 5:30 বজাত আমার ডেটা লয় দুইটাতে আমি 60% বেশি আছে গতি সেই কন্ডিশনটো চাই পেলাই যেটো আপনার সেই হিট ইন্ডেক্সটো বহুত বেশি তার মানে আপনি যেমন অনুভব করব মানুষ এজনে হিটটো টেম্পারেচার যেমন হয়েছে তাতকে তার অনুভবটো বেশি হয় ডিপেন্ডিং অন দ্য অ্যাটমসফিয়ার কিমান আর্দ্রতা আছে সেই হিট ইন্ডেক্সটো বেশি হওয়ার কারণে আমি আজি আর কাইলে অর্থাৎ 11 আর 12 কারণে আমি অসমৰ কিছু কিছু ঠাইত উষ্ণ আর আর্দ্র ওয়েদারের ওয়ার্নিং দি থোৱা আছে লগতে যেহেতু ক্লাউড আহি গৈছে আর মিনিমাম টেম্পারেচারটো বাড়ি আছে সেই কারণে আমি ওয়ার্ম নাইট আমি ডে ওয়ানের কারণে দিছো আমি
আজি রাতে তো মানে যথেষ্ট গরম হব বলি ভাবি
আজি রাতে যথেষ্ট গরম আর আমার ক্রাইটেরিয়া থাকে সেই ক্রাইটেরিয়া মতে ওয়ার্ম নাইটের কন্ডিশন এটা ফুলফিল হয়েছে সেই কারণে আমি আজি রাতের কারণে ডে ওয়ানের কারণে ওয়ার্ম নাইটের ওয়ার্নিং দিয়া আছে
সেৱা সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে আজিৰ শিতানত পৰিবহণ আৰু আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোকপাত কৰিবলৈ লোৱা হৈছে
বিগত দশকত ভাৰতৰ সামগ্ৰিকভাৱে সংহত আৰু অভূতপূৰ্ব পৰিসৰত আন্তঃগাঁথনিৰ উন্নয়ন হোৱাটো পৰিলক্ষিত হৈছে প্ৰতিদিনে ঘাইপথ নিৰ্মাণৰ হাৰ 34 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে এয়া 2014 চনতকৈ 3 গুণ অধিক ভাৰতমালা পৰিযোজনাৰ অধীনত 20,000 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2014 চনৰ পৰা নিৰ্মাণ কৰা 7.8 লাখ কিলোমিটাৰৰো অধিক পথৰ সৈতে 99% গাঁও সংযোগ কৰা হৈছে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনত 44টা মন্ত্ৰালয় আৰু 37খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত আন্তঃগাঁথনি উন্নয়নৰ বাবে GIS আধাৰিত ডিজিটেল প্লেটফৰ্ম একত্ৰিত কৰা হৈছে দেশৰ ৰেলৱেৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে 45,000 কিলোমিটাৰৰো অধিক পথত বিদ্যুৎ চালিত ৰেল সেৱাৰ সূচনা কৰা হৈছে 68খন বন্দে ভাৰত এক্সপ্ৰেছ 333খন জিলাৰ সৈতে সংযোগ কৰা হৈছে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 1,300ৰো অধিক ষ্টেচন আধুনিকীকৰণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে বিমান পৰিবহণৰ ক্ষেত্ৰতো বহু ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে উড়ান আঁচনিৰ অধীনত 88টা বিমানবন্দৰ সক্ৰিয় কৰি তোলা হৈছে মেট্ৰ ৰেল সেৱা এতিয়া 33খন মহানগৰলৈ সম্প্ৰসাৰিত কৰা হৈছে ভাৰত এতিয়া বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মেট্ৰ নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে সাগৰমালা কাৰ্যসূচীৰ অধীনত বন্দৰ আৰু আভ্যন্তৰীণ জলপথৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে মোদী চৰকাৰৰ 11 বছৰত 277টা বন্দৰ সংযুক্ত প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে আহমেদাবাদত ষ্টেচু অব ইউনিটি চেনাব নদীৰ ৰেল দলং 10,000 ফুট উচ্চতাত থকা বিশ্বৰ আটাইতকৈ দীঘল অটল সুৰংগ পথে ভাৰতৰ বিকাশ প্ৰতিফলিত কৰিছে উন্নয়নৰ এই মাইলৰ খুঁটি আৰু উৎপাদনশীলতাই দেশক 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক ইভামণি মহন্তৰ পৰা
ৰাজ্যৰ ৰাভাবসতি প্ৰধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে বাইক্ষুদেৰে বা বাইক্ষ পূজা পালন কৰা হৈছে প্ৰতিবছৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয় এই উৎসৱত ৰাভাসকলৰ পূজনীয় দেৱ দেৱীলৈ পূজা অৰ্চনা আগবঢ়োৱা হয় আৰু কৃষিকৰ্ম সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে ৰাজ্যৰ উন্নয়নৰ কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয় বাইক্ষহুৰি অসম খৈৰাবাৰী আঞ্চলিক বাইক্ষহুৰি অসম খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলাৰ খৈৰাবাৰী বৰজামগুৰি বাইক্ষধামত আজিৰে পৰা চতুৰ্থ বাইক্ষ উৎসৱ অনুষ্ঠিত হৈছে এই উৎসৱত জনগোষ্ঠীটোৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰা দেখা গৈছে গোৱালপাৰা জিলাৰ আন আন ঠাইৰ লগতে পশ্চিম ডাইৰং আয়া বাইক্ষ থানত আজি দিনজোৰা কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয় দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হৈছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মার বাইক্ষ উৎসব উপলক্ষে ৰাভা জনগোষ্ঠীৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ডঃ শর্মায় কয় যে এই উৎসৱৰ সৈতে ৰাভা জনগোষ্ঠীৰ বিশ্বাস, পৰম্পৰা, একতা আৰু কৃষক সমাজৰ সপোন জড়িত হৈ আছে। কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে চৰাইদেউ জিলাৰ সাপেখাতিত এখন নতুন জৱাহৰ নবোদৰ বিদ্যালয় নিৰ্মাণৰ অনুমোদন জনাইছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে নতুন বিদ্যালয়খনৰ সংযোজনে জিলাখনৰ শিক্ষাৰ মান অধিক শক্তিশালী কৰাৰ লগতে শিশুসকলক উন্নত শিক্ষাৰ সুযোগ প্ৰদান কৰিব। এই সিদ্ধান্তৰ বাবে তেওঁ কেন্দ্রীয় শিক্ষামন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানক কৃতজ্ঞতা জ্ঞাপন কৰে। বিটিআৰত অহা ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি পৰিষদৰ নিৰ্বাচনৰ গতিবিধি ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, ইউ পি পি এল, বি পি এফ আৰু অঞ্জলি দৈমাৰীৰ নেতৃত্বত নতুনকৈ গঠিত এ বি পিয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰ অভিযানত নামি পৰিছে। দলকেইটাই ঠায়ে ঠায়ে নিৰ্বাচনী সভা পাতি প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। নৱগঠিত এ বি পিয়ে ইতিমধ্যে জিলা, ব্লক আৰু প্ৰাথমিক কমিটি গঠনৰ কাম তীব্ৰতৰ কৰি তুলিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ককলাবাৰী পৰিষদীয় সমষ্টিত আজি ইউ পি পি এলৰ এখন বুথ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, ইউ পি পি এলৰ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্তু বৰুৱে অংশগ্ৰহণ কৰে।
শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অসামৰিক চিকিৎসালয়ত আজি অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়খনৰ জেনেৰেটৰ বিজুতিৰ বাবে জুইৰ সূত্ৰপাত হোৱা সন্দেহ কৰা হৈছে। চিকিৎসালয়খনৰ সমূহৰ ব্যৱসায়ী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মিছামাৰী নদী নিয়ন্ত্ৰণৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলৈ লোৱা মথাউৰিৰ আজি আধাৰশিলা স্থাপন কৰে। মহাৰাষ্ট্ৰৰ পুণেৰ নাম ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাৰ আৰ্থিক সাহায্যত এই মথাউৰিটো নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাতছিঙিমাৰীত বিভিন্ন বিভাগৰ মুৰববী বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধান সচিবগৰাকীয়ে কাইলৈ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী খহনীয়া পীড়িত অঞ্চল পৰিদৰ্শন কৰিব। তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নিল পালে আজি হাঁহচৰা মণ্ডল প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰে। তেওঁ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতেও মত বিনিময় কৰে। জিলাখনৰ চাহবাগিচাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ সকলো ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰৰ সুবিধা লাভ, বিদ্যালয়সমূহত গাঁথনিগত আৰু গাণিতিক সাক্ষৰতাৰ কাৰ্যসূচী ৰূপায়ণ, মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত প্ৰতি সপ্তাহত অন্ততঃ এটা অতিৰিক্ত কণী প্ৰদান আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তথা আধাতে বিদ্যালয় এৰি যোৱাৰ হাৰ আৰু কাৰণ আদি বিষয়ত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ আধাৰ নামভৰ্তিৰ বাবে এটা আধাৰ শিবিৰ মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 11 বছৰ পূৰ্তি উপলক্ষে ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আজি এখন সংবাদমেল অনুষ্ঠিত হয়। সাংসদ প্ৰদান বৰুৱাই সম্বোধন কৰা সংবাদমেলত বিকশিত ভাৰতৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন 11 বছৰীয়া কাৰ্যকালৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা কাৰ্যাৱলী সন্দৰ্ভত আলোকপাত কৰে। বজালী জিলাৰ পাঠশালাতো বিজেপিৰ বজালী জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই এই সংবাদমেলত কয় যে সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ মহামন্ত্ৰৰে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন চৰকাৰে 11 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে। লণ্ডনৰ লৰ্ডছত আজিৰে পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হৈছে। ফাইনেলখনত টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা অষ্ট্ৰেলিয়াই চাহ বিৰতিৰ পৰলৈ 123 ৰাণত 4টা উইকেট হেৰুৱাইছে। ওছমান খোৱাজা, মাৰ্নুছ লাভুছেন, কেমেৰুন গ্ৰীণ আৰু ট্ৰেভিছ হেড সোনকালে আউট হোৱাৰ পাছত ষ্টিভেন স্মিথে 62 আৰু ডিউ ৱেষ্টাৰে 18 ৰাণ কৰি খেলি আছে। দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাদা আৰু মাৰ্কো জেনেছনে 2টাকৈ উইকেট দখল কৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে 2023 বৰ্ষত ভাৰতক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। দক্ষিণ আফ্ৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন। সত্ৰসমূহৰ ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল গ্ৰীষ্ম প্ৰৱাহৰ কবলত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ 11 বছৰত প্ৰতিদিনে ঘাইপথ নিৰ্মাণৰ হাৰ 34 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি। চৰাইদেউ জিলাৰ খাপেখাতিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অনুমোদন। আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।